নমস্কাৰ। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, তৃতীয় বৰ্গৰ 7,650 পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা, ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খহনীয়া ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ, ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৰ আজি ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন, ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংক্ৰান্তত তদন্তকাৰী গোটৰ শিল্পীগৰাকীৰ দুয়োগৰাকী দেহৰক্ষীক গ্ৰেপ্তাৰ আৰু যশস্বী জয়ছৱালৰ অপৰাজিত 173 ৰাণৰ সহায়ত 318 ৰাণেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই শক্তিশালী স্থিতিত ভাৰত। নমস্কাৰ। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডে 7,650 তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। পুৱা 10:30 বজাৰ লগে লগে কেইবাটাও ৱেবছাইটত ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পূৰ্বে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। আয়োগৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে লিখিত পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ অন্তত আজি 7,650 তৃতীয় বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে।
আপোনালোকে সকলোৱে জানে যে আমাৰ যোনটো এ ডি আৰ ই পৰীক্ষা ছেপ্টেম্বৰ 2024 যোৱা বছৰ এ ডি আৰ ই পৰীক্ষা আমি পাতিছিলোঁ, তাতে 28টা জিলাত 23,85,000 যিখিনি আবেদন আহিছিলে তাৰে ভিতৰত 17,31,000 কেণ্ডিডেট ৰিটেন এক্সামিনেশ্যন এ ডি আৰ ই পৰীক্ষাত সন্মিলিত হৈছিলে আৰু পৰীক্ষা দিছিলে। তাৰপিছত আমি পৰীক্ষাৰ ৰিজাল্ট যেতিয়া উলিয়ালোঁ 1:2 কৰি পেলাই 7,650 গ্ৰেড 3 পষ্টৰ কাৰণে এ ডি আৰ ই পৰীক্ষাত শ্বৰ্ট লিষ্টিং হ'ল আৰু সেইটো শ্বৰ্ট লিষ্টিং হোৱাৰ পিছত এইবিলাক প্ৰাৰ্থীক আমি স্কিল টেষ্টৰ কাৰণে মাতিলোঁ। স্কিল টেষ্ট 3টা প্ৰকাৰৰ হ'ল। এটা হ'ল এমট্ৰন কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে, ছেকেণ্ড হ'ল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ফৰ ড্ৰাইভিং টেষ্ট আৰু থাৰ্ড হ'ল ষ্টেনোগ্ৰাফী টেষ্টৰ কাৰণে ITI গুৱাহাটী। এই 3টা এজেঞ্চিৰ দ্বাৰা আমি স্কিল টেষ্ট পাতিলোঁ আৰু স্কিল টেষ্টৰ যোনটো মাৰ্কছ পাইছে সেইখিনি মাৰ্ক আমি যোগ কৰিলোঁ ৰিটেন এক্সামিনেশ্যনত পোৱা মাৰ্কছৰ লগত।
অধ্যক্ষ তিৱাৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰক 50টা বিভাগে নিজ নিজ বিভাগৰ অধীনত খালী থকা পদৰ তালিকা আয়োগলৈ প্ৰেৰণ কৰিছিল। বিভাগসমূহৰ পৰা লাভ কৰা তথ্যৰ আধাৰতে আয়োগে খালী থকা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। আজি ফলাফল ঘোষণাৰ পিছত উত্তীৰ্ণ প্ৰাৰ্থীসকলে 50টা বিভাগতে নিযুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত কৃষি বিভাগত সৰ্বাধিক 1,850টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 873টা, বিদ্যালয় শিক্ষা বিভাগত 581টা পদ খালী আছে। তৃতীয় বৰ্গৰ পদৰ ফলাফলৰ লগতে অসম আৰক্ষীৰ 625টা পদৰ ফলাফলো আজি ঘোষণা কৰা হয়। এই সন্দৰ্ভত অধ্যক্ষ তিৱাৰীয়ে কয় যে ফলাফল ঘোষণা কৰা 625টা পদৰ ভিতৰত 203টা পদ অসম আৰক্ষীৰ উপ পৰিদৰ্শক, এটা অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সহকাৰী উপ নিয়ন্ত্ৰক পদ আৰু 164টা অসম কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদ। বাকী থকা 5,614টা কনিষ্টবল পদৰ ফলাফল কাইলৈ পুৱা 11:30 বজাত ঘোষণা কৰা হ'ব বুলিও ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। একেখন সংবাদমেলতে অধ্যক্ষ তিৱাৰীয়ে 15 অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় মহানগৰৰ ফুলবাগানৰ সমীপত যোগাৰ স্পাৰ্ক আৰু কছাৰীঘাটৰ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ আৰু জাহাজ পৰিবহণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষেত্ৰ পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খহনীয়াস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক অৱস্থাৰো বুজ লয়। লগতে অধিক ক্ষয়ক্ষতি ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।
ইয়াৰ স্থায়ী সমাধানৰ কাৰণে পদক্ষেপ অসম চৰকাৰে ল'ব ইতিমধ্যে মোক পীযুষ হাজৰিকাই জনাইছে। বালিজানৰ পৰা গোটেই চেনেলটো চেঞ্জ হৈছে বুলি কৈছে, মোক যিখন মানচিত্ৰ দেখুৱালে। মই তেখেতসকলক কৈছোঁ যে তেখেতসকলে হাইড্ৰলজিকেল এটা ছাৰ্ভে কৰি পেলাই আৰু ইয়াৰ পৰা কিমান দূৰত আমি ড্ৰেজিং কৰি পেলাই ডাইভাৰ্ট কৰিব পাৰোঁ গোটেই কাৰেণ্টটো ডিব্ৰুগড় চহৰখনক বচাবৰ বাবে। আৰু আমি এনেধৰণে ড্ৰেজিং কৰিব লাগিব যাতে আকৌ সিপাৰে যাতে ক্ষতিগ্ৰস্ত নহয়। গতিকে তেনেধৰণৰ এটা টেকনো ইকনমিক ফিজিবিলিটি ৰিপৰ্টৰ বাবে ইতিমধ্যে মই বিভাগৰ অভিযন্তাসকলক কৈছোঁ, তেখেতসকলে বিষয়টোত পদক্ষেপ গ্ৰহণ কৰিব।
চানমাৰীৰ উৰণক্ষেতুৰ মেৰামতি সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰী ট্ৰেফিক পইণ্টলৈ অহা সকলো যান বাহনৰ চলাচল অহা 13, 15 আৰু 17 অক্টোবৰত নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি বন্ধ থাকিবলগীয়া পথসমূহৰ বিকল্প হিচাপে ৰাজগড় পূব খৰণীয়া পথ, এম টি ৰোড, বামুনী মৈদাম ৰেলৱে কলনী ৰোড, মঠগুৰীয়া নুনমাটি পথ, কৃষ্ণনগৰ মিলনপুৰ পথ জনসাধাৰণে যাতায়াতৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত, লামডিং 100.6 মেগাহাৰ্জত, বকলীয়া আৰু 102.1 মেগাহাৰ্জত সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। পৰৱৰ্তী বাতৰি শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি গ্ৰাম উন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সহযোগত পুনৰ নিৰ্মিত এই হাটখনৰ উদ্বোধনী অনুষ্ঠানত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী শ্ৰীপেগুৱে ইয়াৰ জৰিয়তে আত্মসহায়ক গোটসমূহক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ সুবিধা প্ৰদানৰ লগতে স্থানীয় উৎপাদক তথা উদ্যোগীসকলে এখন নিৰ্ভৰযোগ্য মঞ্চ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 14,025 গৰাকী হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰে। ইয়াৰে 7,777 গৰাকী মহিলা হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু 6,248 গৰাকী নগৰাঞ্চলৰ হিতাধিকাৰী আছে। আজিৰ চেক বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকে।
এই আঁচনিখনৰ জৰিয়তে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্য ব্যক্তিগতভাৱে 10,000 টকা, পৰৱৰ্তী সময়ত 25,000 আৰু 50,000 টকা প্ৰদান কৰা হ'ব। আজি আমি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,000তকৈও অধিক আই মাতৃক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলোঁ। সঁচাকৈয়ে মই আনন্দিত, বৃহৎ আঁচনি এটা আজি আমি ৰূপায়ণ কৰিব পাৰিছোঁ।
ছিংগাপুৰৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী গোটে আজি প্ৰয়াত শিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতেই বিশেষ তদন্তকাৰী গোটে দুয়োগৰাকীকে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত দেহৰক্ষী দুগৰাকীক 5 দিনৰ তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বেংক একাউণ্টৰ যোগেদি বিগত বছৰত কোটি টকাৰ লেনদেন হোৱাটো ধৰা পৰিছিল। এই সন্দৰ্ভত তদন্তকাৰী গোটটোৱে কেইবাদিনো ধৰি কৰা সোধা পোছাৰ অন্তত আজি দুয়োকে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে নন্দেশ্বৰ বৰা 2018 বৰ্ষৰ পৰা জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে আছিল। আনহাতে পৰেশ বৈশ্যক 2023 চনত জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছিল। দুয়োগৰাকী দেহৰক্ষীকে গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে নিলম্বন কৰে। মাজুলীত এইবাৰ শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাখনত মাজুলীৰ 70খন ৰাস মঞ্চৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজী পৰিহাৰ কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ উদযাপন কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাব বুলি একেখন বৈঠকতেই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ নাম জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ বাবে মাজুলীবাসীৰ মতামত বিচাৰিছিল। মাজুলীবাসীৰ সহমতত আজিৰ বৈঠকতেই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম জুবিন গাৰ্গ সাংস্কৃতিক বিশ্ববিদ্যালয় ৰখা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিৱসাগৰ নগৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী আজি শিৱসাগৰ যুৱদৌল প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি তৰ্পণ, সম্বৰ্ধনা অনুষ্ঠান আদিৰে আৰম্ভণি হোৱা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ সন্দৰ্ভত আলোচনাৰো আয়োজন কৰা হয়।
ভেনিজুৱেলাৰ লৌহ মানৱী মাৰিয়া কৰিনা মাছাডোলৈ 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে কেইবা দশক ধৰি চৈৰা চাৰিটাৰ বিৰুদ্ধে নিৰ্ভীকতাৰে চলাই যোৱা সংগ্ৰামৰ বাবে ভেনিজুৱেলাৰ বৰ্তমান বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোলৈ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। মাৰিয়া কৰিনা মাছাডোৱে বিগত 2 দশক জুৰি ভেনেজুৱেলাত মুক্ত নিৰ্বাচনৰ বাবে যুঁজ দি আহিছে। নিজৰ দেশতে প্ৰাণৰ ভাবুকি লৈ কাম কৰি যোৱা মাৰিয়াক 2024 চনৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাটো চৰকাৰে বাধা প্ৰদান কৰিছিল। ভেনেজুৱেলাত নিকোলাছ মাডুৰোৰ চৰকাৰ অহাৰ পিছত মাৰিয়া কৰিনা মাছাডোৱে 14 মাহ ধৰি আত্মগোপন কৰি থাকিবলগীয়া হৈছিল। বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআটাৰ তিৰুভাৱ তিথি আজি সত্ৰখনত কীৰ্তন মহোৎসৱ ৰূপে উলহ মালহেৰে পালন কৰা হয়। এই উপলক্ষে নিয়মীয়া প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে ঘোষা কীৰ্তন, গায়ন বায়ন আদি পৰিৱেশন কৰা হয়। বিয়লি সত্ৰখনৰ অধীনত নহাতীৰ ভকতসকলে পৰম্পৰাগতভাৱে কৰভাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰপেটা সত্ৰত যি নীতি নিয়মৰ মাজেৰে পৰিচালিত হৈ আহিছে সেই পৰম্পৰা মথুৰা দাস বুঢ়াআটাই আৰম্ভ কৰিছিল। তদুপৰি বৰপেটাত হাতিয়াৰ ব্যৱস্থা আৰু হাতীসমূহত বেংক ব্যৱস্থা প্ৰৱৰ্তন কৰি সত্ৰ নগৰীখন সমাজ ব্যৱস্থা আৰ্থিকভাৱে সবল কৰি তোলাৰ নীতিও প্ৰৱৰ্তন কৰিছিল। মথুৰা দাস বুঢ়াআটাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা সত্ৰখনত যথেষ্ট লোকৰ সমাগম হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তৰ টাপু আৰু খান্দুলি অঞ্চলত কালি মেঘালয়ৰ দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ এজন গাঁওবাসী নিহত হোৱাৰ পাছত অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোকক প্ৰেৰণ কৰা হৈছে। দুয়ো ৰাজ্যৰ সীমাৰ খান্দুলি গেটেৰে আজি যান বাহনৰ চলাচল বন্ধ থাকে। কালিৰ সংঘৰ্ষৰ পাছত আজি অঞ্চলটোত সকলো দোকান বজাৰ বন্ধ থাকে আৰু যান বাহনৰ চলাচলো বন্ধ হৈ পৰে। বিধায়ক ৰূপ সিং তেৰণ আৰু কাৰ্বি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি অঞ্চলটো ভ্ৰমণ কৰি শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে সকলো পক্ষকে আহ্বান জনায়। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ভাৰতে প্ৰথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। অপেনাৰ যশস্বী জয়ছৱালৰ অপৰাজিত 173 ৰাণৰ সহায়ত ভাৰতে দিনান্তত 2 উইকেট হেৰুৱাই 318 ৰাণ সংগ্ৰহ কৰিছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। যশস্বী জয়ছৱালৰ অপৰাজিত শতকৰ লগতে ভাৰতৰ ছাই সুদৰ্শনে 87 ৰাণ সংগ্ৰহ কৰে। আনহাতে শুভমন গিলে 20 ৰাণ কৰি যশস্বী জয়ছৱালৰ সৈতে নৈশ প্ৰহৰী হিচাপে আছিল। উল্লেখযোগ্য যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতে 1 ইনিংছ আৰু 144 ৰাণৰ বৃহৎ ৰাণৰ ব্যৱধানত জয়লাভ কৰে। আমিনগাঁৱত চলি থকা WF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। দলীয় শাখাৰ ফাইনেল খেলখন কাইলৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আজি মহিলা বিশ্বকাপৰ নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত এখন খেল অনুষ্ঠিত হৈছে। খেলখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 227 ৰাণ সংগ্ৰহ কৰে। কিছু সময়ৰ পিছতে খেলখনৰ দ্বিতীয় ইনিংছ আৰম্ভ হ'ব। 40 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাত অসমৰ প্ৰিয়ানুজ বৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। 14 বছৰ অনুৰ্ধ ল'ৰাৰ ট্ৰাইথলম ইভেণ্টত প্ৰিয়ানুজে এই সফলতা লাভ কৰিছে। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আজি ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰিয়ানুজ বৰুৱাৰ ঘৰ শিৱসাগৰত। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। তৃতীয় বৰ্গৰ 7,650 পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খহনীয়া ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আজি ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংক্ৰান্তত তদন্তকাৰী গোটৰ শিল্পীগৰাকীৰ 2গৰাকী দেহৰক্ষীক গ্ৰেপ্তাৰ। আৰু যশস্বী জয়ছৱালৰ অপৰাজিত 173 ৰাণৰ সহায়ত 318 ৰাণেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই শক্তিশালী স্থিতিত ভাৰত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10
আছে।